لكل أمة جعلنا من سكنهم ناسكوه فلا ينازعنك في الأمر وادع إلى ربك إنك لعلى هدى مستقيم.
আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম পদ্ধতি নিৰ্ধাৰণ কৰি দিছোঁ, যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা, নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।